এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত আজি অনুষ্ঠিত ভোটগ্ৰহণৰ সামৰণি পৰিছে। পৰিষদৰ অন্তৰ্গত কামৰূপ আৰু গোৱালপাৰা জিলাত বিয়লি 3 বজালৈ 62% অধিক ভোটদান হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ অন্তৰ্গত 14টা পৰিষদীয় সমষ্টিত বিয়লি 3 বজালৈ 62.42% ভোটদান হৈছে। পৰিষদৰ অন্তৰ্গত বুন্দাপাৰা সমষ্টিত সৰ্বাধিক 71.51% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। একেদৰে বকু সমষ্টিত 65.45%, উত্তৰ বনগাঁৱত 66.35%, গোবৰ্ধনত 67.47% আৰু শিলপোটা সমষ্টিত 66.64% ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাতো বিয়লি 3 বজালৈকে 62.44% ভোটদানৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত দদান সমষ্টিত সৰ্বাধিক 71.94%, দাৰিদৰীত 71.07%, দৰকা সমষ্টিত 68.81% আৰু বৰদামাল কল্যাণপুৰ সমষ্টিত 67.43% ভোটদান হৈছে। গোৱালপাৰা জিলাৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰত আজি নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ভোটগ্ৰহণ হোৱা বেলট বাকচসমূহ জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হ'ব। পৰহিলৈ 4 এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্ৰীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ঢেকিয়াজুৰিৰ চিতলমাৰীত বিভাগীয় মন্ত্ৰী অশোক সিংহলে এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সুস্থ সমাজ স্বাস্থ্যৱান অসম গঠনৰ লক্ষ্যৰে অনুষ্ঠিত এই শিবিৰত জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া, চিকিৎসক, আশাকৰ্মী আদিৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক স্বাস্থ্য পৰীক্ষা, যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চেল ৰোগ, চকু নাক কাণ, দাঁত আদিৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ তথা পৰামৰ্শ প্ৰদান কৰা হয়। বজালি জিলাতো জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ উদ্বোধন কৰে। পাঠশালাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই শিবিৰত অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ বাবে স্বাস্থ্যমেলা অনুষ্ঠিত কৰা হয়। তামোলপুৰ জিলাৰ কুমাৰীকাটাত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। বি টি আৰৰ অধ্যক্ষ কাতিৰাম বৰুৱে উদ্বোধন কৰা এই শিবিৰত প্ৰায় 500 লোকে চিকিৎসকৰ পৰামৰ্শ তথা স্বাস্থ্যসেৱা গ্ৰহণ কৰে। অনুষ্ঠানত আয়ুষ্মান ভাৰত কাৰ্ড, যোগাসন, ধ্যান আৰু পুষ্টি সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি শিবিৰত উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাজিৰাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ আজি জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই মুকলি কৰে। এই শিবিৰত গ্ৰামাঞ্চলত থকা ৰোগীসকলক চিনাক্ত কৰি বিনামূলীয়া ঔষধৰ লগতে স্বাস্থ্য বিষয়ক পৰামৰ্শ প্ৰদান কৰা হয়। বৰপেটা জিলাতো জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেওটকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাস্থ্যমেলা উদ্বোধন কৰে। ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত চিকিৎসা প্ৰদান, বিনামূলীয়া ঔষধ যোগান আৰু সচেতনতামূলক সভা অনুষ্ঠিত হয়। আমালৈ এইমাত্ৰ অহা বাতৰি মতে অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি বৰপেটা জিলাৰ 373 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত টেবলেট বিতৰণ কৰা হয়। বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত প্ৰতীকী ৰূপত 10 গৰাকী ছাত্ৰ ছাত্ৰীক টেবলেট প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে দিয়া সমলৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনায়। কামৰূপ জিলাৰ হালধাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি এটা মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। কামৰূপ দৰং সীমান্তৱৰ্তী অঞ্চলৰ বৰনদীৰ সমীপত থকা হালধাৰ বনিয়াচুবালৈ 4,75,00,000 টকা ব্যয়েৰে মথাউৰিটো নিৰ্মাণ কৰা হ'ব। জলসম্পদ বিভাগৰ কামৰূপ জিলা সংমণ্ডলৰ অধীনত নিৰ্মাণ হ'বলগীয়া মথাউৰিটো বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। বিয়লিৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।